Ella, Akakmani. Batterir hoitemoi prozon masohoria. Etia prothan batterir homofol. Rastrio soyang hebok honghoi john molok norepora. Dehprem or rastro nirmanorbabe hema akbohaya hisebuli. Prothan monti norendra modia prokakurse. Harodio durgut sobor azimohanobomi. বিজয় দশমীৰ প্ৰাক্তনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। আৰু মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ইন্দোৰত অনুষ্ঠিত এখন খেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছে জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছে। নতুন দিল্লীত আজি আৰ এছ এছৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে, দেশ বিভাজনৰ বিভীষিকাৰ সময়ত স্থানচ্যুত লাখ লাখ পৰিয়ালক সীমিত সম্পদেৰে আৰ এছ এছে বিভিন্ন ধৰণে সেৱা আগবঢ়াইছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে দেশক শক্তিশালী কৰাৰ বাবে আৰ এছ এছে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বছৰীয়া যাত্ৰাত আৰ এছ এছে সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত আত্মসচেতনতা আৰু গৌৰৱ কঢ়িয়াই অনাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশৰ অতি দুৰ্গম অঞ্চলসমূহৰ লগতে 10 কোটিৰো অধিক জনজাতীয় লোকক আৰ এছ এছে বিভিন্ন ধৰণে সেৱা আগবঢ়াইছে। চৰকাৰে এইসমূহ সম্প্ৰদায়ক উপেক্ষা কৰিছিল যদিও আৰ এছ এছে তেওঁলোকৰ সংস্কৃতি, উৎসৱ, ভাষা, পৰম্পৰা আদিক অগ্ৰাধিকাৰ দিছিল বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সংঘই সামাজিক সম্প্ৰীতি বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে দেশৰ সেৱা আৰু সমাজ সবলীকৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। 1965 চনত গণতন্ত্ৰ দিৱসৰ পেৰেডত আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰা দিনটোৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে। এই সংঘই দেশলৈ আগবঢ়োৱা অৱদান সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে আজিৰ অনুষ্ঠানতে বিশেষভাৱে প্ৰস্তুত কৰা এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে আৰ এছ এছে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰেৰণাক সদায় উদ্বুদ্ধ কৰি আহিছে আৰু দেশবাসীৰ মাজত সাংস্কৃতিক জাগৰণ সৃষ্টিত অৰিহণা যোগাই আহিছে। তেওঁ কয় যে সংগঠনটোৰ বিভিন্ন কাম কাজ সন্দৰ্ভত সমাজত পৰ্যাপ্ত সজাগতা আছে। আৰ এছ এছৰ স্বেচ্ছাসেৱকসকল সামাজিক উন্নয়ন, ৰাষ্ট্ৰীয় সেৱা, সুৰক্ষা আৰু জনকল্যাণৰ দৰে কামত জড়িত হৈ আছে বুলিও তেওঁ প্ৰকাশ কৰে। শাৰদীয় দুৰ্গা পূজাৰ আজি মহানৱমী। মহানৱমী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে নৱৰাত্ৰিয়ে সকলোৰে জীৱনত শুভ ভৱিষ্যত, সমৃদ্ধি আৰু সাফল্য নিশ্চিত কৰিব। আজি দেৱী দুৰ্গাক সিদ্ধিদাত্ৰীৰ ৰূপত পূজা অৰ্চনা কৰা হৈছে। দেৱী দুৰ্গাৰ নৱম ৰূপৰ পূজা কৰাৰ লগতে আজিৰ দিনটোত কুমাৰী পূজাৰো আয়োজন কৰা হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো দেৱী দুৰ্গাৰ মহানৱমী পূজা অনুষ্ঠিত হৈছে। অৱশ্যে শিল্পী জুবিন গাৰ্গ বিয়োগত ৰাজ্যজোৰে সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে মহিষমৰ্দিনী দুৰ্গাৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ গান শুনিবলৈ পোৱা গৈছে। ভালেসংখ্যক পূজা সমিতিয়ে এইবাৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আড়ম্বৰপূৰ্ণ আয়োজন তথা সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰিছে। জাক জমকতাৰ বিপৰীতে বৈদিক ৰীতি নীতি মাংগলিক নিয়মেৰে দেৱী দুৰ্গাক ৰাজ্যবাসীয়ে আৰাধনা কৰিছে। বিজয়া দশমীৰ প্ৰাক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দুৰ্গোৎসৱ হৈছে অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়ৰ প্ৰতীক। এই উৎসৱে মানুহক সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা ৰাৱণ দাহন আৰু দুৰ্গা পূজাই জাতীয় মূল্যবোধৰ প্ৰতিফলন ঘটাই বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ন্যায়, সমতা আৰু সমন্বয়ৰ ধাৰণাৰে দেশবাসীক একেলগে উন্নতিৰ দিশে অগ্ৰসৰ হবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। দুই অভিযুক্তক কালি নিশা SIT-য়ে গ্ৰেপ্তাৰ কৰে। আজি পুৱা গুৱাহাটীত উপস্থিত হোৱাৰ পাছত মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাই দুয়োকে CID-ৰ কাৰ্যালয়লৈ অনা হয়। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত CID-ত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত কৰিবলৈ শীঘ্ৰে ছিংগাপুৰলৈ SIT-ৰ আন এটা দল যাব বুলি SIT-ক নেতৃত্ব প্ৰদান কৰা শীৰ্ষ আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিছে। তেওঁ লগতে কয় যে পাৰস্পৰিক আইনী সহায়তা চুক্তি অনুসৰি ছিংগাপুৰত গৈ আৰক্ষীৰ দলটোৱে তদন্ত কৰিব। ইতিমধ্যে ছিংগাপুৰ চৰকাৰৰ লগত সকলো আইনী ব্যৱস্থা চলাই থকা হৈছে। ইফালে এই ঘটনাৰ কেইবাগৰাকী প্ৰত্যক্ষদৰ্শীক SIT-য়ে CID-ৰ কাৰ্যালয়ত জেৰা কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত কৰিবলৈ শীঘ্ৰেই SIT-য়ে কালিও ছিংগাপুৰলৈ শিল্পীগৰাকীৰ সৈতে যোৱা সহশিল্পী অমৃত প্ৰভা মহন্ত, বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী, আৰক্ষী বিষয়া সন্দীপন গাৰ্গ আৰু ব্যৱসায়ী সঞ্জীৱ নাৰায়ণক জেৰা কৰিছিল। যোৰহাটত ৰাজহুৱাকৈ অসম চৰকাৰৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত আজি যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠান আয়োজন কৰা হৈছে। ইয়াৰ লগতে জুবিন গাৰ্গৰ চিতাভস্মত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ব্যৱস্থা কৰা হয়। যোৰহাটবাসী তথা শিল্পী জুবিন গাৰ্গৰ অগণন অনুৰাগীয়ে সৰ্বধৰ্মৰ প্ৰাৰ্থনা সভা, নাম প্ৰসংগ, দিহানাম, গায়ন বায়নেৰে শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত সোনকালে হোৱাৰ লগতে দোষী উপযুক্ত শাস্তি যাতে পায় তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰাগীসকলে চৰকাৰলৈ আহান জনায়। শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গে বন্তি প্ৰজ্বলন কৰাৰ পাছতে আৰম্ভ হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা। গৰিমা গাৰ্গে সকলোৰে সহযোগত জুবিন গাৰ্গৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব লাগিব বুলি উল্লেখ কৰে। লগতে তেওঁ শান্তিপূৰ্ণভাৱে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ন্যায়ৰ বাবে দাবী জনাবলৈ সকলোকে আহান জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নতুন দিল্লীত আজি লোকসভাৰ প্ৰাক্তন অধ্যক্ষ GMC ৱালাজুগীক শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীবিৰলাই কয় যে অধ্যক্ষ হিচাপে বালায়োগীৰ কাৰ্যকাল অতি গুৰুত্বপূৰ্ণ। গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁ প্ৰদৰ্শন কৰা দায়বদ্ধতা আজিও প্ৰেৰণাৰ উৎস বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। লোকসভাৰ সাধাৰণ সচিব উৎপল কুমাৰ সিঙকে ধৰি লোকসভা আৰু ৰাজ্যসভাৰ অন্যান্য ব্যক্তিসকলেও প্ৰাক্তন অধ্যক্ষগৰাকীক শ্ৰদ্ধা জনায়। ডুবাইৰ বিশ্ব বাণিজ্য কেন্দ্ৰত আজি 1ম বিশ্ব সেউজ অৰ্থনীতি সন্মিলন মুকলি কৰা হয়। সন্মিলনত 30খনতকৈও অধিক দেশৰ 3,300ৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে। দুদিনীয়াকৈ অনুষ্ঠিত সমাৱেশখনে ডুবাইৰ বহনক্ষম উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ' ৰেট 5.5% অপৰিৱৰ্তিত ৰাখিছে বুলি বেংকটোৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ঘোষণা কৰিছে। আনহাতে 2025-26 বিত্তীয় বৰ্ষৰ মূল ঘৰুৱা উৎপাদন GDP-ৰ হাৰ 6.8% বৃদ্ধি পাইছে বুলি RBI তৰফৰ পৰা জানিবলৈ দিয়া হৈছে। দ্বীপৰাষ্ট্ৰ ফিলিপাইনছৰ মধ্য অঞ্চলত হোৱা ভূমিকম্পত নিহতৰ সংখ্যা 69লৈ বৃদ্ধি হৈছে। দেশখনৰ সামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰশাসনে এতিয়াও সন্ধানহীন লোকসকলৰ পৰিচয় উলিয়াবলৈ যত্ন কৰি আছে। ভূমিকম্পত ভাগি পৰা ঘৰ বাৰীৰ ধবংসস্তূপত এতিয়াও বহু লোক আবদ্ধ হৈ থকা বুলি খবৰ পোৱা গৈছে। দেশখনৰ মধ্য অঞ্চলৰ ৱিয়াছিয়াছ অঞ্চলৰ উপকূলীয় মহানগৰ চেবুত যোৱা নিশা 6.9 ৰিখটাৰ স্কেল প্ৰাবল্যৰ এটা শক্তিশালী ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ ফলত 150ৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ইন্দোৰত অনুষ্ঠিত এখন খেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিউজিলেণ্ডক জয়ৰ বাবে 327 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 49 অভাৰ 3টাত উইকেট হেৰুৱাই 326 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ এছলে গাৰ্টনাৰে সৰ্বাধিক 115 ৰাণ কৰে। নিউজিলেণ্ডৰ লিয়া তাহুহু আৰু জেছকেৰে 3টাকৈ আৰু ব্ৰিয়াৰণে ইলিং আৰু এমিলিয়া কেৰে 2টাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে আমালৈ বাতৰি অহাৰ পৰলৈকে 2 অভাৰত 1 ৰাণো সংগ্ৰহ নকৰাকৈ 2টা উইকেট হেৰুৱায়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শাৰদীয় দুৰ্গোৎসৱৰ আজি মহানৱমী। বিজয়া দশমীৰ প্ৰাক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। আৰু মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ইন্দোৰত অনুষ্ঠিত এখন খেলত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।